Ea, आकाशवाणी। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধানমন্ত্ৰীসমূহত আছে দিল্লীৰ লালকিল্লাৰ সমীপত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বিস্ফোৰণৰ ঘটনাত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুৱাক লৈ গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। দেশত বিগত দশকত যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা 21% হ্ৰাস পোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে। বিশেষ ব্যাপক সংশোধনী প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত 37 কোটি প্ৰপত্ৰ বিতৰণ কৰা বুলি দেশৰ নিৰ্বাচন আয়োগে উল্লেখ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত বোটছোৱানাই আজি চিতা প্ৰকল্পৰ অধীনত ভাৰতক কেইবাটাও চিতাবাঘৰ প্ৰতীকাত্মক হস্তান্তৰ কৰিব আৰু 2028 চনত লছ এঞ্জেলছত হ'বলগীয়া অলিম্পিক ক্ৰীড়া সমাৰোহৰ আয়োজক সমিতিয়ে প্ৰতিযোগিতাৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰিছে। দিল্লীৰ লালকিল্লাৰ সমীপত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বিস্ফোৰণৰ ঘটনাত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুৱাক লৈ গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। বিস্ফোৰণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ সন্মানাৰ্থে মন্ত্ৰীসভাই 2 মিনিট মৌনতা অৱলম্বন কৰে। মন্ত্ৰীসভাই প্ৰতিগৰাকী ভাৰতীয় লোকৰ কল্যাণ আৰু জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি চৰকাৰৰ অংগীকাৰবদ্ধতা পুনৰ প্ৰকাশ কৰে। বৈঠকৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে মন্ত্ৰীসভাই এই হিংসাত্মক কাৰ্যৰ বলি হোৱা প্ৰতিগৰাকী লোকলৈ গভীৰ শ্ৰদ্ধা আৰু তেওঁলোকৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে। নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিয়া এই আক্ৰমণৰ ঘটনাক মন্ত্ৰীসভাই কুৎসিত আৰু কাপোৰুখালী হিচাপে আখ্যা দিয়ে। সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশভংগীৰ প্ৰতি দেশৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়েও মন্ত্ৰীসভাই পুনৰ উল্লেখ কৰাৰ বিষয়ে শ্ৰীবৈষ্ণৱে জানিবলৈ দিয়ে। দেশত বিগত দশকত যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা 21% হ্ৰাস পাইছে। এই হাৰ আন্তঃৰাষ্ট্ৰীয় গড় 12%তকৈ প্ৰায় দুগুণ। বিশ্ব স্বাস্থ্য সংস্থাই যুগুতাই উলিওৱা চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যক্ষ্মাৰ প্ৰতিবেদন অনুসৰি ভাৰতত যক্ষ্মা ৰোগীৰ সংখ্যা প্ৰতি 1 লাখ জনসাধাৰণৰ ভিতৰত 2015 চনৰ 237ৰ পৰা 2014 বৰ্ষত 187লৈ হ্ৰাস পাইছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীক চিনাক্ত কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন উদ্যমে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ পৰিসৰ বৃদ্ধি কৰিছে। বিভিন্ন ঔষধৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা থকা যক্ষ্মা ৰোগীৰ সংখ্যা শেহতীয়া সময়ছোৱাত চকুত লগা ধৰণে বৃদ্ধি হোৱা নাই বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। দেশত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যাও প্ৰতি 1 লাখ জনসাধাৰণৰ ভিতৰত 2015 চনৰ 28ৰ তুলনাত বিগত বৰ্ষত 21লৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় চৰকাৰে যক্ষ্মামুক্ত ভাৰত অভিযান, আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু নিক্ষয় পোষণ যোজনা আদিৰ লেখীয়া উদ্যমেৰে দেশক যক্ষ্মা ৰোগৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ নিৰলস প্ৰয়াস অব্যাহত ৰাখিছে। SIR অৰ্থাৎ বিশেষ ব্যাপক সংশোধনী প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰ পৰা চলিত নৱেম্বৰ মাহৰ 4 তাৰিখলৈ 37 কোটি প্ৰপত্ৰ ভোটদাতাৰ মাজত বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই পৰিসংখ্যা দ্বিতীয় পৰ্যায়ত সামৰি ল'বলগীয়া 51 কোটি ভোটদাতাৰ 70%। আয়োগে লগতে প্ৰকাশ কৰিছে যে সৰ্বাধিক 10 কোটি 80 লাখতকৈও অধিক প্ৰপত্ৰ উত্তৰ প্ৰদেশত আৰু পশ্চিমবংগত 6 কোটি 80 লাখৰ অধিক প্ৰপত্ৰ বিতৰণ কৰা হৈছে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত 9খন ৰাজ্য আৰু 3টা কেন্দ্ৰীয়শাসিত অঞ্চলত SIR অব্যাহত আছে আৰু এই গণনা অহা মাহৰ 4 তাৰিখলৈকে চলিব। বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা কাইলৈ অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ 38খন জিলাৰ 46টা ভোট গণনা কেন্দ্ৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কাইলৈ পুৱা 8 বজাত ভোট গণনা আৰম্ভ হ'ব। ৰাজ্যখনৰ বিধানসভাত 243খন আসন আছে আৰু একক সংখ্যাগৰিষ্ঠতা অৰ্জনৰ বাবে কোনো এটা দলে ইয়াৰ ভিতৰত 122খন আসন দখল কৰিব লাগিব। যোৱা 11 নৱেম্বৰত ৰাজ্যখনত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ভাৰতৰ শক্তিখণ্ডৰ ৰূপান্তৰ বিশ্বৰ ভিতৰতে অন্যতম সাহসী আৰু দ্ৰুততম প্ৰক্ৰিয়া বুলি নতুন আৰু নবীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছো নাইকে মন্তব্য কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত সেউজ হাইড্ৰজেন সম্পৰ্কীয় তৃতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি নাইকে আস্থা প্ৰকাশ কৰে যে 2030 চনৰ ভিতৰত ভাৰত বিশ্বৰ সেউজ হাইড্ৰজেনৰ চাহিদাৰ 10% পূৰণত সমৰ্থ হোৱাৰ দিশে আগবাঢ়িছে। ভাৰতে 2030 চনৰ ভিতৰত 500 গিগাৱাট অজীৱাশ্ম ইন্ধন ক্ষমতা আৰু 2070 চনৰ ভিতৰত নিকা শূন্য নিৰ্গমনৰ লক্ষ্যৰ দিশতো নিৰন্তৰ আগবাঢ়ি যোৱা বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে লগতে আলোকপাত কৰে যে সৌৰ আৰু বায়ুশক্তিৰ নেতৃত্বত ভাৰতৰ অজীৱাশ্ম ইন্ধনভিত্তিক বিদ্যুৎ উৎপাদন ক্ষমতা প্ৰায় 260 গিগাৱাট পৰ্যন্ত বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত আজি বোটছোৱানাই চিতা প্ৰকল্পৰ অধীনত কেইবাটাও চিতাবাঘৰ প্ৰতীকাত্মক হস্তান্তৰ কৰিব। কালি উভয় দেশৰ মাজত হোৱা আলোচনা আৰু চুক্তি স্বাক্ষৰৰ অন্তত এই ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু সম্প্ৰতি কেইবাটাও কাৰ্যসূচীৰে ৰাষ্ট্ৰখনত আছে আৰু চিটা প্ৰকল্প তাৰে অন্যতম। কালি বোটছোৱানাৰ ৰাষ্ট্ৰপতি ডুমা বোকোৰ সৈতে শ্ৰীমতী মুৰ্মু দ্বিপাক্ষিক আলোচনাত মিলিত হৈছিল। চিটা প্ৰকল্প হৈছে বিলুপ্ত হোৱা কেইবাদশক পাছত ভাৰতলৈ পুনৰ চিতাবাঘ অনাৰ এটা অনন্য উদ্যম। ইয়াৰ অধীনত বোটছোৱানাই 8টা চিতাবাঘ ভাৰতলৈ প্ৰেৰণ কৰিব। 2028 চনত লছ এঞ্জেলছত হ'বলগীয়া অলিম্পিক ক্ৰীড়া সমাৰোহৰ আয়োজক সমিতিয়ে প্ৰতিযোগিতাৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰিছে। সমগ্ৰ লছ এঞ্জেলছ অঞ্চলত হ'বলগীয়া খেলসমূহৰ বিভিন্ন শিতানৰ সবিশেষ এই সূচীত প্ৰকাশ কৰা হৈছে। আয়োজক সমিতিয়ে এই সূচী অনুসৰি ক্ৰীড়া অনুৰাগীসকলক দেশখনলৈ ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ আহ্বান জনাইছে। অলিম্পিক ক্ৰীড়াৰ ইতিহাসত সৰ্ববৃহৎৰূপে পৰিগণিত হ'বলগীয়া 2028 বৰ্ষৰ অলিম্পিক লছ এঞ্জেলছ আৰু অক্লাহোমা চহৰত অনুষ্ঠিত হ'ব। 2028 বৰ্ষৰ 14 জুলাইত সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। সমাৰোহৰ সামৰণি অনুষ্ঠান 1টা বৰ্ষৰ 30 জুলাইত অনুষ্ঠিত হ'ব। অহা বৰ্ষৰ জানুৱাৰীত এই ক্ৰীড়া সমাৰোহৰ টিকটৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত হ'ব। শৃংখলাটোত দুয়োটা দলৰ মাজত দুখন খেল খেলোৱা হ'ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় কৰাৰ পাছত শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে টেম্বা বাভুমা নেতৃত্বাধীন দক্ষিণ আফ্ৰিকা দলটোৰ বিৰুদ্ধেও জয়ৰ ধাৰা অব্যাহত ৰখাৰ প্ৰয়াস কৰিব। এই শৃংখলাত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চলিত ছিজনৰ বাবেও গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। চলিত 2025-27 ছিজনত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা 2-2 ফলাফলেৰে সমাপ্ত কৰাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা 2-0 ফলাফলত হস্তগত কৰিছে। সাম্প্ৰতিক বিশ্ব চেম্পিয়ন দক্ষিণ আফ্ৰিকাই বিগত মাহত পাকিস্তানৰ বিৰুদ্ধে অংশ লোৱা শৃংখলাটো 1-1 ফলাফলত অসমাপ্ত হৈ ৰৈছিল। ভাৰতীয় দলটোৰ সহপ্ৰশিক্ষক ৰায়ান এণ্ডাৰছনে পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাৰ বাটত ভাৰতীয় দলটোৰ বাবে কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া শৃংখলা অতি গুৰুত্বপূৰ্ণ হিচাপে অভিহিত কৰিছে। শৃংখলাৰ দ্বিতীয়খন খেল 22-26 নৱেম্বৰলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এ দলৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি গুজৰাটৰ ৰাজকোটত খেলোৱা হ'ব। শৃংখলাটোৰ আটাইকেইখন খেলে নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। শৃংখলাত ঈশান কিষাণে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। ইয়াৰ পূৰ্বে দুয়োটা দলৰ মাজত অনুষ্ঠিত দুখন খেলৰ টেষ্ট ক্ৰিকেট শৃংখলা 1-1 ফলাফলেৰে সমাপ্ত হৈছিল। বেংগালুৰুত অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতীয় দলে 3 উইকেটত বিজয় অৰ্জন কৰিছিল যদিও একে স্থানতে অনুষ্ঠিত দ্বিতীয়খন খেলত আলহী দলটোৱে 5 উইকেটৰ ব্যৱধানত বিজয়ী হৈছিল। যোৱা 11 নৱেম্বৰত পাকিস্তানৰ ইছলামাবাদত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ পাছত দেশখনত থকা শ্ৰীলংকাৰ ক্ৰিকেট দলটোৰ ভালেকেইগৰাকী খেলুৱৈ নিৰাপত্তাৰ খাতিৰত স্বদেশলৈ উভতি যোৱাৰ বাবে শ্ৰীলংকা ক্ৰিকেটক অনুৰোধ জনাইছে। সম্প্ৰতি 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ বাবে শ্ৰীলংকাৰ দলটো পাকিস্তানত আছে। অৱশ্যে শ্ৰীলংকা ক্ৰিকেটে খেলুৱৈসকলৰ অনুৰোধ লাভ কৰা বুলি উল্লেখ কৰি তেওঁলোকক পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি খেলত অংশ লোৱাৰ বাবে নিৰ্দেশনা দিছে। শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰাৱালপিণ্ডিত খেলোৱা হ'ব। এই ঠাইতে 12জন লোকে প্ৰাণ হেৰুওৱা বিস্ফোৰণটো সংঘটিত হোৱা ইছলামাবাদৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত অৱস্থিত। শ্ৰীলংকা দলটোৱে এদিনীয়া শৃংখলা সমাপ্তিৰ পাছত পাকিস্তানৰ বিৰুদ্ধে অহা 19 নৱেম্বৰৰ পৰা ত্ৰিদেশীয় টি20 ক্ৰিকেট শৃংখলাটো অংশ লোৱাৰ কথা আছিল। শৃংখলাৰ তৃতীয়খন দেশ হিচাপে আফগানিস্তানে অংশ লোৱাৰ কথা আছিল যদিও পাকিস্তানৰ বিৰুদ্ধে হোৱা সীমা বিবাদৰ পাছত দলটোৱে শৃংখলাত ভাগ ল'বলৈ অস্বীকাৰ কৰে। মৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দিল্লীৰ লালকিল্লাৰ সমীপত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বিস্ফোৰণৰ ঘটনাত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাক লৈ গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। দেশত বিগত দশকত যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা 21% হ্ৰাস হোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে। বিশেষ ব্যাপক সংশোধনী প্ৰক্ৰিয়া দ্বিতীয় পৰ্যায়ত 37 কোটি প্ৰপত্ৰ বিতৰণ কৰা বুলি দেশৰ নিৰ্বাচন আয়োগে উল্লেখ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত বোটছোৱানাই আজি চিটা প্ৰকল্পৰ অধীনত ভাৰতক কেইবাটাও চিতাবাঘৰ প্ৰতীকাত্মক হস্তান্তৰ কৰিব আৰু 2028 চনত লছ এঞ্জেলছত হ'বলগীয়া অলিম্পিক ক্ৰীড়া সমাৰোহৰ আয়োজক সমিতিয়ে প্ৰতিযোগিতাৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰিটো ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।